আচ্ছা, তো আজি আমি জোহন আটত পঢ়ি আছোঁ। জোহন আট 12 পদৰ পৰা 30 পদ লয়। মই এই গোটেই অংশ প্ৰথমতে নপঢ়িম। মূল 3টা পদ আছে, 12 নম্বৰ আৰু 21 আৰু 28। এই 3টা বাক্য, এই 3টা পদ প্ৰথমতে মই পঢ়িম। তাৰপিছত এক এককৈ এই প্ৰত্যেক অংশ, প্ৰত্যেক বাক্য মই অলপ বুজাই দিওঁ অৰ্থ কি হয় আৰু আৰু আমি একেলগে পঢ়োঁ। প্ৰথম পদ, জোহন আটত 12 পদ। এতেকে যীশুৱে আকৌ তেওঁবিলাকক ক'লে, মই জগতৰ পোহৰ, যিজন মোৰ পাছে পাছে আহে তেওঁ আন্ধাৰত নুফুৰি জীৱনৰ পোহৰ পাব। তাৰপিছত 21, পাছে তেওঁ আকৌ তেওঁবিলাকক ক'লে, মই যাওঁ, তাতে তোমালোকে মোক বিচাৰিবা, কিন্তু নিজ নিজ পাপতে মৰিবা। মই যিলৈ যাওঁ সেই ঠাইলৈ তোমালোকে যাব নোৱাৰা। আৰু শেষত 28 পদ বহুত গুৰুত্বপূৰ্ণ হয়। 28ত লিখা আছে, তাতে যীশুৱে ক'লে, যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিবা, তেতিয়া মই যে হে জনা আৰু অকল নিজ ইচ্ছাৰে একো নকৰোঁ, কিন্তু পিতৃয়ে শিকোৱাৰ দৰে এইবোৰ কথা কৈছোঁ তাক তোমালোকে জানিবা। আমেন। তো এই অধ্যায়ৰ ভিতৰত বহুত গুৰুত্বপূৰ্ণ কথা লিখা আছে। আৰু এই প্ৰথম বাক্য, যীশু যেতিয়া ক'লে মই এই জগতৰ পোহৰ, তেওঁ যেতিয়া এই কথা ক'লে, মানে সদায়ৰ বাবে আমাৰ কাৰণে এইটো বহুত মানে ধুনীয়া হয়। এই কথা যীশুখ্ৰীষ্ট কোন হয়? যীশুখ্ৰীষ্ট ঈশ্বৰৰ পোহৰ, এই জগতৰ পোহৰ, অকল যিহুদী মানুহৰ কাৰণে নহয় আৰু অকল যিহুদী দেশৰ কাৰণে নহয়, গোটেই জগতৰ বাবে তেওঁ আমাৰ পোহৰ। তেওঁ আমাক পথ দেখায়। যিজন মোৰ পাছে পাছে আহে তেওঁ আন্ধাৰত নুফুৰি জীৱনৰ পোহৰ পাব। তো প্ৰথমে মই ক'ম যে যেতিয়া আমি পঢ়োঁ যীশুখ্ৰীষ্ট ক'লে মই জগতৰ পোহৰ আৰু তুমি মানে তোমাক মোক লাগে পথ চিনি পাবলৈ, স্বৰ্গলৈ যাবলৈ, আন্ধাৰত নাথাকিবলৈ, তেনেহ'লে নিশ্চয় এই কথাৰ পিছফালে এটা বিষয় আছে। যীশু ঈশ্বৰৰ পুত্ৰ যদি আমাৰ পোহৰ হয়, তেনেহ'লে এটা প্ৰয়োজনীয় বিষয় হ'ল যে সব মানুহে জন্মৰ পৰা আন্ধাৰত আছে। জন্মৰ পৰা আমি পাপ কৰোঁ, জন্মৰ পৰা আমি স্বাৰ্থপৰ হৈছোঁ, জন্মৰ পৰা মানুহ মন্দলৈ গৈ আছে, বেয়া বেয়া বিষয়ৰ ফালে গৈ আছে। আৰু এইটো হ'ল, এইটো সঁচা হ'ল যে গোটেই জগতক, গোটেই জগতত য'ত আমি যাওঁ তাতে মানুহ, আমি মানুহক আমি পাম যি মানে যাৰ মনত খেলি মেলি হৈ আছে। আচলতে এইটো সঁচা। বহুত মানুহে গুৰুত্বপূৰ্ণ কথা নুবুজে, বহুত মানুহে ঈশ্বৰৰ পৰিচয় নাজানে, বহুত মানুহে নিজৰ জীৱনৰ উদ্দেশ্যৰ কাৰণে জীৱন যাপন নকৰে, মানে ভাল উদ্দেশ্যৰ বাবে জীৱনৰ উদ্দেশ্য নাজানে। মানুহৰ অৱস্থা যেতিয়া আমি পৰিত্ৰাণ পোৱা নাই, যেতিয়া আমি নতুন জন্ম পোৱাৰ আগত হৈছোঁ, মানুহৰ অৱস্থা কেনেদৰে? ঠিক যেন আমি এটা ৰুমত বহি আছোঁ আৰু কোনো পোহৰ নাই, লাইট জ্বলা নাই, মানুহে একো চাব নোৱাৰে আৰু নুবুজে, চেষ্টা কৰে যাবলৈ, চেষ্টা কৰে বস্তুবিলাকক চিনি পাবলৈ, কিন্তু নোৱাৰে। যীশুখ্ৰীষ্ট আমাৰ পোহৰ হয়। তেওঁৰ বাহিৰত আমি যদি থাকোঁ সদায়ৰ বাবে আমাৰ মনত এই খেলি মেলি চলিব। তো প্ৰথম প্ৰয়োজনীয় বিষয় এই, জন্মৰ পৰা আমি পাপত আছোঁ আৰু সেইকাৰণে ঈশ্বৰক নুবুজোঁ আৰু আনকি আমাৰ নিজৰ জীৱনৰ উদ্দেশ্য নুবুজোঁ। তেওঁ গ্ৰহণ কৰিব লাগিব। তেওঁ আমাৰ সৈতে থাকিলে এই আন্ধাৰ গুচি যাব, তেওঁ আমাৰ জীৱনৰ পোহৰ হ'ব। কিন্তু এই আচৰিত কথা, ঠিক হোৱাৰ পিছত আগৰ নিচিনা আমি দেখা পাম যে মানে চাৰিওফালে যি মানুহ থাকিছিলে, যি মানুহ যীশুখ্ৰীষ্টৰ কথা শুনিছিলে, সিহঁতে বুজি পোৱা নাই আৰু আনকি বেয়া পালে, কাৰণ যীশুখ্ৰীষ্টৰ কথা গ্ৰহণ কৰিবলৈ সিহঁতে সাজু নাছিলে। 13 পদত আমি পঢ়িম সিহঁতৰ অপবাদ। তাতে ফৰিচীবিলাকে ক'লে, তুমি নিজৰ বিষয়ে নিজেই হাক্য দিছা, তোমাৰ হাক্য সত্য নহয়। তো ঠিক কোৱাৰ পিছত মই এই জগতৰ পোহৰ হওঁ, মানুহে ক'লে নাই নাই, আমি বিশ্বাস নকৰোঁ যে আপুনি মাত্ৰ আপোনাৰ নিজৰ হাক্য দি আছে, সেইকাৰণে আমি গ্ৰহণ কৰিব নালাগে। বেলেগ মানুহে যদি আপোনাৰ কাৰণে প্ৰমাণ দিয়ে যে আপোনাৰ ভিতৰত পোহৰ আছে, তেনেহ'লে আমি বিশ্বাস কৰিম, এতিয়া আমি নোৱাৰিম। তেনেদৰে মানুহে সদায় যীশুখ্ৰীষ্টৰ কথা পেলাই দিলে। তো প্ৰভু যীশুৱে কি ক'ব চাওঁ, 14। যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে, যদিও মই নিজৰ বিষয় নিজে হাক্য দিছোঁ, তথাপি মোৰ হাক্য সত্য, কিয়নো মই ক'ৰ পৰা আহিলোঁ আৰু ক'লৈ যাওঁ তাক মই জানো, কিন্তু ক'ৰ পৰা আহিছোঁ বা ক'লৈ যাওঁ তাক তোমালোকে নাজানা। তোমালোকে মাংস অনুসাৰে সুবিচাৰ কৰিছা, মই কাৰো সুবিচাৰ নকৰোঁ, কিন্তু যদিও সুবিচাৰ কৰোঁ তথাপি মোৰ বিচাৰ ন্যায়। যীশু বুজাই আছে, তোমালোকৰ দৰে মই বিচাৰ নকৰোঁ, মাংস অনুসাৰী নহয়, মোৰ বিচাৰ ন্যায়, কিয়নো মই অকল হৰিয়া নহওঁ, মই আছোঁ আৰু মোক ফটোৱা পিতৃও আছে। আৰু দুজন হাইকীৰ কথা যে সত্য হয়, ইয়াক তোমালোকৰ বিধানতে লিখা আছে, মই নিজৰ বিষয় নিজে হাক্য দিছোঁ আৰু মোক ফটোৱা পিতৃয়েও মোৰ বিষয়ে হাক্য দিছে। তাতে তেওঁবিলাকে তেওঁক সুধিলে, তোমাৰ পিতৃ ক'ত আছে? সিহঁতে আকৌ মানে চেষ্টা কৰি আছে যীশুখ্ৰীষ্টক পৰীক্ষা দিবলৈ, তোমাৰ পিতৃ ক'ত? মানে যীশু বুজালে, মোৰ স্বৰ্গীয় পিতৃ, মোৰ মানে স্বৰ্গীয় দেউতা ঈশ্বৰ, পিতৃ ঈশ্বৰ। কিন্তু তেওঁলোকে বুজি নাপালে, সিহঁতে ভাবিছিলে যে মানে তেওঁৰ শাৰীৰিক পিতৃ ক'ত আছে। যীশুৱে উত্তৰ দিলে, তোমালোকে মোকো নাজানা, মোৰ পিতৃকো নাজানা, মোক জনা হ'লে মোৰ পিতৃকো জানিলাহেঁতেন। তেওঁ ধৰ্ম দামত উপদেশ দিওঁতেই ভঁৰালৰ কোঠালিত এইবোৰ কথা ক'লে, তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে, কিন্তু তেতিয়া তেওঁৰ সময় নৌ হয়। তো ইয়াতে কি দেখা যায়, যেতিয়া সিহঁতে যীশুখ্ৰীষ্টক বিশ্বাস নকৰিছিলে যে তেওঁ সঁচাকৈ জগতৰ পোহৰ, প্ৰভু যীশুৱে তেওঁ চেষ্টা কৰা নাই প্ৰমাণ দিবলৈ, তেওঁ মাত্ৰ ক'লে যে মোৰ হাক্য সঁচ হয়, নিজৰ হাক্য হ'লে মোক নিজৰ হাক্য যদি হয়, যদি মানে মই অকলশৰীয়া যেন অকলশৰীয়া বুলি মানে দেখাই আছোঁ, অকলশৰীয়া নহওঁ, মোৰ পিতৃ মোৰ লগত আছে, স্বৰ্গীয় পিতৃ, পিতৃ ঈশ্বৰ, তেওঁ হাক্য দিয়ে। আৰু তোমালোকৰ বিধানত লিখা আছে যে দুজন হাক্যী থাকিলে সিহঁতৰ কথা মানিব লাগিব, বিশ্বাস কৰিব লাগিব, সঁচ হ'ব, সত্য হ'ব। তো যীশুখ্ৰীষ্ট কিন্তু আগৰ নিচিনা জোহন 5 অধ্যায়ত সেই জাগাতে সেই সময়তে যীশুখ্ৰীষ্ট আৰু বেছিকৈ প্ৰমাণ দিলে, ক'লে যে জোহন বেপটাইজক মোৰ বিষয়ে আপোনালোকক মানে শিকালে, আৰু তেওঁ ক'লে যে শাস্ত্ৰত মোৰ বিষয়ে লিখা আছে, শাস্ত্ৰৰ হাক্যও বিশ্বাস কৰিব লাগিব, কাৰণ মোৰ জীৱন, মোৰ কাম, মোৰ উদ্দেশ্য পুৰণি নিয়মত লিখা হৈছে। আগত থকা ভাববাদীবিলাকক সিহঁতৰ মনত এইটোও আছিলে যে মই আহিম আৰু মই মানুহক উদ্ধাৰ কৰিম আৰু মোৰ পৰিচয় হ'ল ঈশ্বৰৰ পুত্ৰ। কিন্তু এইবাৰ যীশুখ্ৰীষ্ট ইমান সময় নিদিলে আৰু ইমান মানে কষ্ট নকৰিলে সিহঁতক সন্তুষ্ট কৰাবলৈ, কাৰণ আচলতে এইটো অসম্ভৱ হ'ব। সিহঁতৰ মনত, সিহঁতৰ অন্তৰত নিশ্চয় অবিশ্বাস আছিল আৰু যীশুখ্ৰীষ্টক সঁচাকৈ বিশ্বাস কৰা নাই আৰু তেওঁক সন্মান কৰা নাই। মই ক'ম যে ইয়াতে আমি দেখা পাওঁ যীশুখ্ৰীষ্ট তেওঁৰ মহিমা, তেওঁৰ ক্ষমতা, তেওঁৰ অধিকাৰ। প্ৰমাণ দিব নালাগে, যদি সি সঁচাকৈ সকলোৰে ওপৰত, যদি সি সঁচাকৈ স্বৰ্গৰ পৰা আহিছিলে, তেনেহ'লে আমি যি সৰু হৈ আছোঁ, আমি যি অস্থায় হৈ আছোঁ, আমি কেনেকৈ তেওঁক পৰীক্ষা কৰিম? তেওঁ আমাক যদি নিবিচাৰে প্ৰমাণ দিবলৈ, দিব নালাগে। তেওঁৰ নিজৰ সন্তোষ আছে, তেওঁৰ নিজৰ শান্তি আছিল। তেওঁ ভালদৰে জানে তেওঁৰ নিজৰ পৰিচয় আৰু তেওঁৰ সম্পৰ্ক পিতৃ ঈশ্বৰৰ লগত। আৰু মোৰ নিজৰ অভিজ্ঞতা আছে। মই আমেৰিকাৰ পৰা হওঁ আৰু মোৰ পত্নীও, কিন্তু তাই যেন অসমীয়াৰ নিচিনা দেখাত, আচলতে বেলেগ জাতি হয়। আমেৰিকান হ'লেও জাতি হ'ল হিস্পেনিক, মানে মেক্সিকোৰ পৰা। তো মই এবাৰ দুবাৰ, আচলতে বহুবাৰ অসমত হ'ল, যেতিয়া আমি ৰাস্তাত ফুৰি আছোঁ, মানুহে আমাক সুধিব যে ক'ৰ পৰা আহিছে। মই আমেৰিকাৰ পৰা হৈছোঁ, আৰু তোমাৰ পত্নী বা আপোনাৰ পত্নী কোন হয়? আৰু যেতিয়া তাই নিজৰ কথা কয়, নিজৰ পৰিচয় জনাই দিয়ে যে ময়ো আমেৰিকান হ'লোঁ, মানুহে বিশ্বাস নকৰে। সদায় কয় যে নাই নাই, তুমি নিশ্চয় অসমৰ পৰা, বা তুমি নিশ্চয় ভাৰতীয়, আৰু আমাক বিশ্বাস নকৰে। কিন্তু ঠিক এই কথাৰ নিচিনা আমি কি ক'ম? আমি কিয় প্ৰমাণ দিব লাগিব? আমি জানো আমি ক'ৰ পৰা আহিছিলোঁ, আমি জানো আমি ক'লৈ যাম, নিজৰ পৰিচয় জানো। ঠিক তেনেদৰে জীৱনত মাজে মাজে হয়, মানুহে অভিযোগ দিয়ে, মানুহে বিশ্বাস নকৰে, তথাপি আমি সত্য কথা, সঁচা কথা জানো। আৰু মই ভাবোঁ যে মাজে মাজে খ্ৰীষ্টান মানুহে ঠিক তেনেদৰে যীশুখ্ৰীষ্টৰ নিচিনা জীৱন যাপন কৰিব লাগিব। আনকি হাক্য দিওঁতে বা শুভবাৰ্তা প্ৰচাৰ কৰোঁতে যদি মানুহে আমাক পৰীক্ষা কৰে, যদি মানুহে আমাক মানে কষ্ট দি আছে, খুব চেষ্টা কৰি আছে আমাক ধ্বংস কৰিবলৈ বা আমাক বুৰ্বক বনাবলৈ, আমি কি ক'ম? আমি সদায় প্ৰমাণ দিব নালাগে। আমাক মানে আমাৰ কাৰণে ইমান সদায় ইমান প্ৰয়োজন নহয়, মানে মানুহৰ ওপৰত হয়। যদি মানুহৰ অন্তৰ সঁচাকৈ খুজিছে, সঁচাকৈ মানে প্ৰশ্নৰ উত্তৰ খুজিছে, আমি দিব পাৰিম, লাভ হ'ব। কিন্তু মানুহে যদি সঁচাকৈ, যদি সিহঁতৰ মানে সঁচা কি বুলি ক'ম, মানে আচল আগ্ৰহ নাই, আচল ইচ্ছা নাই ঈশ্বৰক বিচাৰি পাবলৈ, তেনেহ'লে আমি কিয় ইমান সময় নষ্ট কৰিম? যীশুৰ নিচিনা মাজে মাজে আমি চুপচাপ থাকিব লাগিব, বা আমি চিধে চিধে ক'ব লাগিব যে ই বাইবলৰ কথা হয়, ই সঁচ হয়, আপুনি যদি বিশ্বাস নকৰে এইটো এতিয়াও মানে তথাপি সঁচ হৈ থাকিব। যীশুৰ নিচিনা আমাৰ অধিকাৰ, আমাৰ পৰিচয়, আমি যিজনে বিশ্বাস কৰিছিলোঁ, আমিও এতিয়া ঈশ্বৰৰ সন্তান। আৰু সদায় এই পৰিচয় মানুহক জনাব নালাগে বা প্ৰমাণ দিব নালাগে। আনকি মাজে মাজে প্ৰমাণ দিব নোৱাৰোঁ, তো আমাৰ জীৱন তেনেদৰে যায়। আৰু ময়ো, মোৰো মনত এটা উদাহৰণ আছে। ধৰক বহুত মানুহ আছে আৰু আকাশত এটা ডাঙৰ ডাঙৰ সূৰ্য, যদি বহুত মানুহে মানে দৃষ্টি পায় আৰু ঠিকমতে সব বস্তুবিলাক চাব পাৰিব, চাব পাৰে, আনকি সূর্য চাব পারে, ইমান উজ্জ্বল, ইমান ডাঙর, ইমান পোহর আহে। কিন্তু ধরক কেজনমান অন্ধ মানুষ, সিহতে একো চাব নয়, আনকি সূর্য চাব নয়, আর আমি যদি চেষ্টা করে আসু সিহতক বুঝাবলে মই সূর্য চাব পারো, মই সূর্য দেখা পাও, উপরত আছে ইমান ডাঙর ইমান পোহর, আর সিহতে অপবাদ দিয়ে, সিহতে অভিযোগ করে যে নাই মই বিশ্বাস নকরো, মই একো পোহর না চাও, মই কেতিয়াও দেখা নাই, সেই কারণে তোমার খতম মই পেলাই দিম। আমি কি করিম? ঠিক একে অবস্থা যীশুখ্রিস্ট কলে, মই জগতের পোহর। কিন্তু প্রবলেমটো হল যে মানু অন্ধ, মানু আত্মিকভাবে ঈশ্বরের সৌন্দর্যতা, ঈশ্বরের মহিমা চাব নয়। আনকি বাইবলত লিখা আছে যে শয়তান মানুহক অন্ধ করায়, শয়তান মানুহর চকু মেলাই দিয়ে, শয়তান মানুহর চকু বন্ধ করে। তো সেই কারণে আমি বুঝিব লাগিব যে মানুষের আত্মিক অবস্থা তেনেদরে হয়। আনকি যীশুখ্রিস্টর নিজের উপস্থিতির আগত, আনকি তেওঁর মুখের আগত, জীবনের রজার লগত তর্ক বিতর্ক করিব, আচরিত কিন্তু সঁচা। তারপিছত কি হল? একুশ পদ, এটা সতর্ক। পাছে তেওঁ আকৌ তেওঁবিলাকক কলে, মই যাও, তাতে তোমালোকে মোক বিচারিবা, কিন্তু নিজ নিজ পাপতে মরিবা। মই যে ঠাইলৈ যাও, সেই ঠাইলৈ তোমালোক যাব নোৱাৰা। যীশুখ্রিস্ট একটা ডাঙর সতর্ক, একটা খুব কঠিন সতর্ক দিলে সেইদিনা। যীশুয়ে কলে যে মই সদায়ের বাবে ইয়াতে না থাকু, মই গৈছি যাও। কত যাব? স্বর্গলৈ, আকৌ তেওঁর পিতৃর লগত থাকিবলৈ, তেওঁর সিংহাসনের উপর বহিবলৈ, পিতৃ ঈশ্বরের সুহাতে। কিন্তু মানুষে যদি যীশুখ্রিস্টক চিনি না পায়, আর যদি যীশুখ্রিস্ট গ্রহণ ন করে, গছি গলে সিহতর অবস্থা শেষ, সিহতর সুযোগ শেষ, পাপতে মরিবা। যীশুয়ে কলে সাবধান, তোমালোকে নিজ নিজ পাপতে মরিবা, আর তুমি সেই ঠাই যাব নোৱাৰা। পাপ পাপি হওয়ার কারণে তোমালোকে স্বর্গর দুয়ার প্রবেশ করিব নোৱাৰা। স্বর্গর মানে জায়গাতে ইমান পবিত্র, ইমান সাফা, ইমান ধুনিয়া আর ইমান ভাল হয় যে পাপি মানু নিষেধ, পাপি মানুষ তাতে প্রবেশ করবলৈ একটা আইন আছে, এটু হব নোৱাৰে। কিন্তু সিহতে এই সতর্ক পেলাই দিলে, আর আনকি যীশুখ্রিস্টক টাট্টা করেছিলে। বাইশ পদ, তেতিয়া যিহুদীবিলাকে কলে, এও আপন ঘাতি হবনে, আত্মহত্যা করেছিলে নে? কিয়নো মই যি ঠাইলৈ যাও, তোমালোকে সেই ঠাইলৈ যাব নোৱাৰা বুলি যে কৈছে। সিহতে নিশ্চয় সঁচাকৈ বিশ্বাস করা নাই যে যীশুখ্রিস্ট আত্মহত্যা করিব, এনে নহব। সিহতে যীশুখ্রিস্টক টাট্টা করে আছে, কত যাব, আমি যাব নোৱাৰো, তেওঁর মৃত্যু হব, তেনেদরে টাট্টা করে আছে। আর আকৌ যীশুখ্রিস্ট সিহতক সতর্ক করে। তেইশ পদত, তেওঁবিলাকক কলে, তোমালোক তলর পৰা হৈছ, মই উপরের পৰা হৈছো, তোমালোক এই জগতর, মই এই জগতর নহও, এই কারণে মই তোমালোক কলো তোমালোক নিজ নিজ পাপতে মরিবা, কিন্তু ময়ে যে হে জনা, ইয়াক তোমালোকে যদি বিশ্বাস নকৰা তেন্তে নিজ নিজ পাপতে মরিবা। তিনিবার যীশুখ্রিস্ট কলে নিজ নিজ পাপতে মরিবা, মোক বিশ্বাস নকৰিলে, মোক যদি মানে ঈশ্বরের পুত্র বলে না মানিলে, হে জনা না মানিলে, তেনে হলে পাপতে মরিবা। ডাঙর সতর্ক। তারপিছত সিহতর ভাল একটা প্রশ্ন থাকে, আর সিহতর মনত এই প্রশ্ন উঠে। পঁচিশ পদ, তাতে তেওবিলাকে তেওঁক সুধিলে, তুমিনো কোন? কারণ আগতে যীশু কলে, যদি তোমালোকে বিশ্বাস নকৰা যে মই হে জনা, হে জনা মানে তুমিনো কোন? ভাল প্ৰশ্ন, যীশুখ্ৰীষ্ট কোন হয়? সিহঁতে কিন্তু আচলতে শুনা নাই। অলপ অলপ আগতে যীশুখ্ৰীষ্ট নিজে কলে, নিজৰ মুখেৰে কলে, মই এই জগতৰ পোহৰ। কিন্তু এতিয়া সিহঁতে আকৌ সুধি আছে, তুমিনো কোন? যীশু বহুবাৰ তেওঁৰ নিজৰ পৰিচয় জনাই দিলে, ঈশ্বৰৰ পুত্ৰ, মানুহৰ পুত্ৰ, ৰজাৰো ৰজা। যীশু ঈশ্বৰৰ মেৰ পোৱালে, যীশুৰ আমাৰ দুৱাৰ, যীশু আমাৰ পোহৰ, যীশু স্বৰ্গৰ পৰা নমা আহাৰ হয়, যীশু পুনৰুত্থান আৰু জীৱন, যীশু বাট, সত্য আৰু জীৱন। যীশু সদায় তেওঁৰ নিজৰ পৰিচয় মানুহক জনাই দিয়ে, কিন্তু সিহঁতে আচলতে আচৰিত, সিহঁতে নুশুনে আৰু পাহৰি যায়। তুমিনো কোন? 25 পদ, যীশুৱে তেওঁবিলাকক ক'লে, তাক এইটো প্ৰথমৰে পৰা তোমালোকক কৈ আছো, তোমালোকৰ বিষয় ক'বলৈ আৰু সুবিচাৰ কৰিবলৈকো মোৰ অনেক কথা আছে, কিন্তু মোক পটোৱা জনা সত্য, আৰু তেওঁৰ পৰা যিহকে শুনিলোঁ তাকেহে জগতক কৈছোঁ। তেওঁ যে পিতৃৰ বিষয়ে এই কথা ক'লে, ইয়াক তেওঁবিলাকে নুবুজিলে। তাতে যীশুৱে ক'লে, যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিবা, তেতিয়া মই যে হে জনা আৰু অকল নিজ ইচ্ছাৰে একো নকৰোঁ, কিন্তু পিতৃৰ শিকোৱাৰ দৰে এইবোৰ কথা কৈছোঁ, তাক তোমালোকে জানিবা, আৰু মোক পটোৱা জনা মোৰ লগতে আছে। তেওঁ মোক অকলশৰীয়াকৈ নেৰিলে, কিয়নো মই সদায় তেওঁৰ সন্তোষজনক কৰ্ম কৰোঁ। তেওঁ এইবোৰ কথা কওঁতেই অনেকেই তেওঁত বিশ্বাস কৰিলে। আমেন। তো শেষত যীশুখ্ৰীষ্ট তেওঁৱে আমাক এটা চাবি দিয়ে। এই অংশৰ ভিতৰত প্ৰায় শেষ কথা 28 পদত তেওঁ ক'লে, যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিবা, তেতিয়া মই যে হে জনা তোমালোকে জানিবা, মই যে হে জনা বিশ্বাস কৰিব লাগিব। বিশ্বাস নকৰিলেই মই গুচি যাম আৰু তোমালোকে পাপত মৰি যাব। যীশুখ্ৰীষ্ট মানে ইমান চিধা চিধিকৈ কৈ আছে, কিন্তু এই কথা মানে কি? যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিবা, মানুহৰ পুত্ৰ যীশু হয়, প্ৰভু যীশু হয়। মাজে মাজে ঈশ্বৰৰ পুত্ৰ বুলি নিজকে মাতে আৰু মানুহে বিশ্বাস কৰে, কিন্তু মাজে মাজে বেছিভাগ, প্ৰায়ভাগ সময়তে যীশুখ্ৰীষ্ট যেতিয়া নিজৰ বিষয়ে কৈ আছে, সি সদায় কয় মানুহৰ পুত্ৰ। কাৰণ পুৰণি নিয়মত দানিয়েল 7 অধ্যায়ত মানুহৰ পুত্ৰ ঈশ্বৰৰ সুহাতৰ পৰা সব অধিকাৰ পায়, ৰজাৰো ৰজা হৈ যায় আৰু তেওঁৰ ৰাজ্যৰ শেষ নহ'ব। মানুহৰ পুত্ৰ যীশুখ্ৰীষ্টৰ মানে নিজৰ প্ৰিয় নাম আছিল, প্ৰিয় পদ মানুহৰ পুত্ৰ। আৰু তেওঁ ক'লে, মানুহৰ পুত্ৰক যেতিয়া তোমালোকে থুলিবা, সেই সময়তে তেতিয়া তোমালোকে জানিবা মই সেইজনা হৈ আছো, আৰু সঁচাকৈ পিতৃ ঈশ্বৰে মোক পঠালে। মই ক'ম আজি যে আমাৰ মনত কোনো সন্দেহ থাকিব নালাগিব। এই অৰ্থ হ'ল, এই সময় হ'ল যীশুখ্ৰীষ্টৰ মৃত্যুৰ সময়, যেতিয়া ক্ৰুচৰ ওপৰত মৰিলে, ক্ৰুচৰ ওপৰত যেতিয়া প্ৰাণ দিলে আমাৰ কাৰণে। তো মই ভাবোঁ আমি সেই দিনৰ কথা আকৌ পঢ়িব লাগিব, আৰু আমি চাওঁ যীশুখ্ৰীষ্টৰ দৰ্জতা, যীশুখ্ৰীষ্টৰ মহিমা। আমি যদি সঁচাকৈ বুজি পাওঁ ক্ৰুচৰ অৰ্থ, তেনেহ'লে যীশুখ্ৰীষ্টক আমি জানিব পাৰিম, চিনি পাব পাৰিম। তো সেইকাৰণে বেলেগ জায়গাতে এটি আমি পড়ু, মথি 27 অধ্যায়, যীশুর ক্রুশত মৃত্যু, সেই সময় সেই ঘটনা কি কি হল লাহে লাহে কয় আমি পড়ু, গোটেই কাহিনী নহয় কিন্তু এটা অংশ। মতি 47:45-51 লয়, আমি লাহে লাহে যাও। ইয়াতে আমি যত পঢ়ি আছো, অলপ আগতে কি হল, মানুহে যীশুখ্রীষ্টক ধরিলে, মানুহে যীশুখ্রীষ্টক টাট্টা করিলে, মারপিট করেছিলে, মানে যন্ত্রণা করিলে, যীশুখ্রীষ্টক মানে অপমান দিলে, যীশুখ্রীষ্টর মুখত থু পেলালে, আর যীশুখ্রীষ্টক খুব মানে ঘিন করেছিলে, খুব বেয়া পালে, আর শেষত যীশুখ্রীষ্টক ক্রুশর উপর লগাই দিলে গজালেরে। আর যীশুখ্রীষ্ট যেতিয়া মরি আসিলে, সেই সময়তে আর ইয়াতে আমি পড়িম, আমি পড়ি আছো 4টা আচরিত ঘটনা। প্রথম হল 45 পদত লিখা আছে, পাছে 12 বজাৰ পৰা 3 বজালৈকে গোটেইখন দেশৰ ওপৰত আন্ধাৰ হল। মানুহে যীশুখ্ৰীষ্টৰ চাৰিওফালে থিয় হলে আৰু যীশুখ্ৰীষ্টক বহুবাৰ অপমান দিলে আৰু চেষ্টা কৰিছিলে মানে তেওঁক পৰীক্ষা কৰিবলৈ, ক'লে যে তুমি যদি সঁচাকৈ ঈশ্বৰৰ পুত্ৰ হৈছা ক্ৰুশৰ পৰা নামি আহা। সব পুৰোহিত অপমান কৰিছিলে তেনেদৰে, আৰু তেওঁৰ মানে দুফালে সোঁহাত আৰু বাওঁহাতত দুজন চোৰ আছিল, সেই চোৰে একে অপমান দিলে, ঈশ্বৰৰ পুত্ৰ হ'লে ক্ৰুশৰ পৰা নামি আহা, নিজকে ৰক্ষা কৰা। আৰু আনকি পথত য'ত মানুহে গৈ আছিলে যীশুখ্ৰীষ্টৰ মৃত্যুৰ সময়ত, যীশুখ্ৰীষ্টৰ বেয়া অৱস্থা চালে, সিহঁতেও তাত্তা কৰিছিলে, ঈশ্বৰৰ পুত্ৰ হ'লে নামি আহা, ঈশ্বৰৰ পুত্ৰ হ'লে তোমাৰ ক্ষমতা ব্যৱহাৰ কৰা, নিজকে ৰক্ষা কৰা। যীশুখ্ৰীষ্ট একো কোৱা নাই, যীশুখ্ৰীষ্ট প্ৰাৰ্থনা কৰিছিলে, যীশুখ্ৰীষ্ট মানুহক প্ৰেম কৰিছিলে। কিন্তু ইয়াতে এটা আচৰিত ঘটনা, 12 বজাৰ পৰা 3 বজালৈকে 3 ঘণ্টাৰ বাবে গোটেইখন দেশৰ ওপৰত আন্ধাৰ হল। অলৌকিক ঘটনা, অলৌকিক কাম, আকাশত পোহৰ দেখা নগ'ল, আকাশত ঠিক ৰাতিৰ দৰে হৈছিল, আচৰিত, মানে বিজ্ঞানে কথা বুজাব নোৱাৰে, মানুহে নাজানে কেনেকৈ সম্ভৱ হয়, এইটো ঈশ্বৰৰ ক্ষমতা, এইটো ঈশ্বৰৰ শক্তি। ঈশ্বৰ আকাশত এটা চিন দিলে যাতে মানুহে বুজি পায় নিশ্চয় ডাঙৰ এটা বিষয় হৈ আছে ইয়াতে। 3 ঘণ্টাৰ বাবে সূৰ্যৰ ৰ'দ, সূৰ্যৰ পোহৰ দেখা নগ'ল, এটা দিন ইতিহাসত 2000 বছৰ আগত আন্ধাৰ হৈ গ'ল। বহুবাৰ মানুহে যীশুখ্ৰীষ্টৰ ছবি, যীশুখ্ৰীষ্টৰ মানে চিনেমা বা বেলেগ ধৰণৰ ছবি বনাব বিচাৰে, কিন্তু ক্ৰুশৰ ঘটনা যেতিয়া আমি আঁকো, যদি আমি আঁকো, মই না আঁকিম, কিন্তু যদি আমি চাওঁ, মনত ৰাখিব লাগিব, যদি আমি কল্পনা কৰোঁ মনত, মনত ৰাখিব লাগিব যে সেইদিন আন্ধাৰ হৈ গ'ল, আকাশ আন্ধাৰ, 3জন ব্যক্তি ক্ৰুশৰ ওপৰত মৰি আছে, 2জন চোৰ আৰু মাজত যীশু, প্ৰভু যীশু, কিন্তু আন্ধাৰ হ'ল। এই আন্ধাৰ মানে কি, কিয় আন্ধাৰ হ'ল, অৰ্থ কি, মই চিধে চিধি ক'ম, এই আন্ধাৰ হ'ল এটা চিন, চিনস্বৰূপে বুজাইছে ঈশ্বৰৰ খং, ঈশ্বৰৰ ক্ৰোধ। বাইবেলত যেতিয়া ঈশ্বৰৰ অভিশাপ আৰু ঈশ্বৰৰ ক্ৰোধ আহে, আন্ধাৰ হৈ যায়। বহুবাৰ লিখা আছে আগতে যে পাপী মানুহক আন্ধাৰত ধ্বংস হৈ যাব, আৰু ঈশ্বৰৰ এটা মনোনীত দিন, ঈশ্বৰৰ দিন ভয়ানক হ'ব, ঈশ্বৰৰ দিন, ঈশ্বৰ সেইদিনা ক্ৰোধ আহিব আৰু আন্ধাৰ হৈ যাব। লিখা আছে পুৰণি নিয়মত বহুবাৰ যেতিয়া এই বিষয়ে ঈশ্বৰৰ খং আমি পঢ়োঁ, এইটোও লিখা আছে আন্ধাৰ আহিব, পোহৰ দেখা নাযাব। কাৰণ আন্ধাৰত এটা অকলশৰীয়া অনুভৱ আছে, এটা মানে মানুহে সদায় সিহঁতৰ বেয়া লাগিছে আন্ধাৰত, এটা ভয় আহে আৰু আমাৰ আনন্দ, আমাৰ শান্তি গুচি যায়। ঈশ্বৰৰ ক্ৰোধ সেইদিন আহিলে আৰু যেন চব মানুহে বুজিব আৰু যেন চব মানুহৰ মনত খেলি মেলি নাথাকিব এই অলৌকিক ঘটনা ঘটিছিলে। ময়ো কম, কাৰণ যেতিয়া মানুহে নৰকলৈ যায় আন্ধাৰ হ'ব। বাইবেলত আনকি যীশু নিজৰ মুখৰ পৰা তেওঁৰ নিজৰ শিক্ষা হ'ল যে নৰক এটা ডাঙৰ জুইৰ নিচিনা, কিন্তু বহুবাৰ তেওঁ ক'লে যে নৰক আন্ধাৰ হয়, ইমান আন্ধাৰ যে মানুহৰ আনন্দ নাই, মানুহে খান্দে, মানুহৰ ক্ৰন্দন হ'ব তাতে আন্ধাৰত। তেনেদৰে হ'ব লাগিব যীশুখ্ৰীষ্টৰ কাৰণে, কাৰণ ক্ৰুচৰ অৰ্থ কি? প্ৰভু যীশু আমাৰ পাপৰ কাৰণে ভোগ পাই আছে, আমাৰ শাস্তি পাই আছে, আমাৰ নৰক পাই আছে, আৰু সেইকাৰণে নৰকৰ নিচিনা আন্ধাৰ হৈ গ'ল। ময়ো কম এটা কাহিনী পুৰণি নিয়মত, মিছৰ দেশ মানে ইজিপ্ত দেশ, যেতিয়া যিহুদীবিলাকে সেইদিনা মিছৰত আছিলে আৰু ঈশ্বৰৰ ক্ৰোধ মিছৰৰ ওপৰত পৰিলে বেলেগ জাতিবিলাকক শাস্তি দিবলৈ, শেষ দিনা আটাইতকৈ বেয়া শাস্তি কি আছিল? শেষ ৰাতি একেবাৰে আন্ধাৰ হৈ গ'ল গোটেই দিনৰ কাৰণে। এই আন্ধাৰ আহিলে আৰু তাৰপিছত পিছৰ দিনা চব প্ৰথম মানে জন্ম পোৱা ল'ৰা সন্তান মৰিল। ঈশ্বৰৰ ক্ৰোধ আহিলে, ইমান আন্ধাৰ হ'ব, বিচাৰ দিনত ইমান আন্ধাৰ হৈ যাব, মানুহে ইমান ভয় খাব, এই আন্ধাৰ যেন মানুহে অনুভৱ পায়, যেন স্পৰ্শ কৰিব পাৰে, ইমান বেয়া। ঠিক সেইদৰে যীশুখ্ৰীষ্টৰ মৃত্যুৰ সময় হৈ গ'ল। কিন্তু এই চিন যদি আপোনাৰ মনত এটা প্ৰশ্ন আছে বা সন্দেহ আছে যে এই চিন সঁচাকৈ বুজাইছে ঈশ্বৰৰ ক্ৰোধ, তেনেহ'লে নিশ্চিত হ'ব লাগিব। পিছৰ পদ কি লিখা আছে? লিখা আছে, আৰু তিনিমান বজাত যীশুৱে বৰ মাতেৰে ৰিঙিয়াই ক'লে, এলি এলি লামা ছবাক্তানি, অৰ্থাৎ হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কিয় মোক প্ৰতিত্যাগ কৰিলা? তো দুটা কাম, প্ৰথম হ'ল এটা ঘটনা আকাশত, এটা চিন আন্ধাৰ। তাৰপিছত দ্বিতীয় কাম হ'ল যীশুখ্ৰীষ্টৰ নিজৰ সাক্ষ্য, যীশুখ্ৰীষ্টৰ নিজৰ কথা বাইবলত লিখা হ'লে আমাৰ লাভৰ কাৰণে। তেওঁ কি ক'লে আমাক বুজাবলৈ? কি হৈ আছে ক্ৰুচত, আকাশত কি হৈ আছে? তেওঁ জোৰকৈ ক'লে, হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কিয় মোক প্ৰতিত্যাগ কৰিলা? বুজিব লাগিব, ঈশ্বৰৰ ক্ৰোধ ফালে ঈশ্বৰৰ প্ৰেম আৰু আনন্দ গচি যাব, ঈশ্বৰৰ অভিশাপ আৰু শাস্তি আহিলে পুত্ৰৰ ওপৰত, তেনেহ'লে ঈশ্বৰৰ পুৰস্কাৰ, ঈশ্বৰৰ উপস্থিতি, ঈশ্বৰৰ বন্ধুত্বতা নাইকিয়া হৈ যাব। যীশুখ্ৰীষ্ট ঈশ্বৰৰ অনুপস্থিত গম পালে আৰু ভোগ পালে, যাত্ৰণা পালে, কাৰণ যীশু প্ৰভু যীশু কোন হয়? ঈশ্বৰৰ পুত্ৰ। পুত্ৰ আৰু পিতৃৰ ভিতৰত ইমান ডাঙৰ এটা প্ৰেম আছিল, ইমান খাহত এটা সম্পৰ্ক, প্ৰিয় এটা সম্পৰ্ক যে আমি কল্পনা কৰিব নোৱাৰোঁ। যীশুখ্ৰীষ্টৰ অন্তৰ ভাঙি যাব, পিতৃ ঈশ্বৰ তেওঁৰ পৰা নাইকিয়া হ'ল, তেওঁৰ প্ৰেম আৰু তেওঁৰ উপস্থিতি আৰু তেওঁৰ বন্ধুতা লৈ গ'ল, আৰু এতিয়া তেওঁক ত্যাগ কৰিছিলে, ক্ৰুচত ত্যাগ কৰিছিলে। কিয়? আমাৰ পাপৰ কাৰণে। যীশুখ্ৰীষ্টৰ নিজৰ পাপ নাই, যীশুখ্ৰীষ্ট একো পাপ কৰা নাই, তেওঁ ভোগ পালে আমাক বচাবলৈ, আমাক ক্ষমা দিবলৈ। আৰু আৰু খুব মানে লাহে লাহে খুব স্পষ্টভাৱে পঢ়িব লাগিব। লিখা আছে যে তিনিমান বজাত যীশুৱে বৰ মাতেৰে ৰিঙিয়াই বা চিঞৰি ক'লে, হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কিয় মোক প্ৰতিত্যাগ কৰিছিলা। বহুত মানুহে ভাবে যে যেতিয়া ক'লে সি কান্দি আছে, সি খুব মানে লাহে লাহে খুব মনে মনে ক'লে, ঈশ্বৰ কিয় মোক ত্যাগ কৰিছিলে, কিয় মোক ত্যাগ কৰিছিলা। কিন্তু নহয়, বৰ মাতেৰে, ডাঙৰ মাতেৰে যীশুখ্ৰীষ্ট চিঞৰি ক'লে যাতে চব মানুহে শুনিব। তেওঁৰ নিজৰ লাজ নাছিল, তেওঁৰ আচলতে আনকি তেওঁৰ মনত প্ৰশ্ন নাছিলে, কিয় এই শব্দ, কিয় কিয় বুলি ক'লে, কিয় মোক প্ৰতিত্যাগ কৰিলা। কাৰণ আমি যদি বাইবেল পঢ়োঁ, পুৰণি নিয়মত গীতমালাত 22 অধ্যায় এই একে কথা আগতেই লিখ হ'ল, হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কিয় মোক প্ৰতিত্যাগ কৰিছিলা। গীতমালা 22 অধ্যায় 1 পদত লিখা আছে। এইটো ভাৱবাদীৰ কথা। এই ঘটনা ঘটিব লাগিব, এই শাস্তি যীশুখ্ৰীষ্টৰ ওপৰত পৰিব লাগিব। যীশুখ্ৰীষ্ট গম পালে যে তেওঁ নল'লেহেঁতেন আমি সকলো নৰকলৈ যাব লাগিব, আমি সকলো তেওঁৰ মনোনীতজনক, আমি সকলো মৰি যাম। সেইকাৰণে তেওঁৰ মনত প্ৰশ্ন নাছিল। যীশুখ্ৰীষ্টৰ কাৰণে আৰু মানুহৰ কাৰণে এইটো এটা ডাঙৰ গহনা আছিল, যাতে মানুহৰ মনত এই তথ্য জ্ঞান আহিব, যাতে মানুহৰ মনত খেলি মেলি নাথাকিব। যেন যীশু ক্ৰুচৰ পৰা প্ৰচাৰ কৰি আছে, ৰাস্তাত মানুহে গৈ আছে, যীশুখ্ৰীষ্ট দূৰৰ পৰা আচৰিতভাৱে চাই আছে, সেই মানুহজন এজন নবী নাছিলেনে? সেই মানুহজন কিয় মৰি যাব লাগিব? সেই মানুহজন কিয় শাস্তি পাই আছে স্বৰ্গৰ পৰা? আৰু যীশুখ্ৰীষ্ট চিঞৰি ক'লে যাতে কোনেও যাতে চব মানুহে বুজি পায়, মানুহে মোক প্ৰতিত্যাগ কৰা নাই, মানুহৰ যন্ত্ৰণা, মানুহৰ শাস্তিৰ কাৰণে মই চিন্তা নকৰোঁ, মই চিন্তিত নহওঁ। মোৰ মনত, যীশুৰ মনত এটা ডাঙৰ বিষয় আছে, মানুহৰ ওপৰত নহয়, ঈশ্বৰৰ ওপৰত। ঈশ্বৰ মোক ত্যাগ কৰিছিলে, ঈশ্বৰৰ কাৰণে মই ক্ৰুচৰ ওপৰত হৈ আছোঁ, মানুহৰ শাস্তি নহয়, ঈশ্বৰৰ শাস্তি। সেইকাৰণে চিঞৰি কৈ আছে, হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কিয় মোক প্ৰতিত্যাগ কৰিলা, যাতে আমি ভুল নকৰোঁ, যাতে আমি বুজি পাম তেওঁৰ প্ৰেম, তেওঁৰ পৰিকল্পনা, আমাৰ পৰিত্ৰাণৰ পথ কিয় ক্ৰুচৰ ওপৰত হৈ আছে, আমাৰ পাপ ল'বলৈ, আমাৰ শাস্তি শেষ কৰিবলৈ, ঈশ্বৰৰ ক্ৰোধ পাবলৈ। আচৰিত কথা, কিন্তু ইয়াতে যীশু যেতিয়া প্ৰাৰ্থনা কৰে, সি আচলতে প্ৰচাৰ কৰি আছে কিন্তু প্ৰাৰ্থনা কৰি আছে, ঈশ্বৰক মাতি আছে। আৰু সি কি কয়? ঈশ্বৰ বুলি, মোৰ ঈশ্বৰ, মোৰ ঈশ্বৰ। কিন্তু এক মিনিট চিন্তা কৰিব লাগিব, মানে ভাবিব লাগিব, যেতিয়া প্ৰভু যীশুৱে প্ৰাৰ্থনা কৰে, তেওঁ ঈশ্বৰক কি বুলি কয়, কি বুলি মাতে? আচৰিত যে ইয়াতে লিখা আছে ঈশ্বৰ, কাৰণ সদায় প্ৰতিবাৰ নতুন নিয়মত যেতিয়া প্ৰভু যীশুৰ প্ৰাৰ্থনা আমি পঢ়ো, সদায় ঈশ্বৰক পিতৃ বুলি মাতে, সদায়, মানে প্ৰতি সময়তে। কেতিয়াও ঈশ্বৰ বুলি প্ৰাৰ্থনাত, মানে প্ৰচাৰ কৰোঁতে যেতিয়া বেলেগ মানুহৰ লগত কথা পাতি আছে, আলোচনা কৰি আছে, শিকাই আছে, ঈশ্বৰ বুলি ক'ব, কিন্তু প্ৰাৰ্থনাত সদায় পিতৃ, পিতৃ, মোৰ পিতৃ, পবিত্ৰ পিতৃ, ধাৰ্মিক পিতৃ, তেনেদৰে যীশুখ্ৰীষ্টই প্ৰাৰ্থনা কৰে। তেনেহ'লে এইবাৰ কিয় ঈশ্বৰ বুলি, মোৰ ঈশ্বৰ, এটা বিশেষ কাৰণ আছে। কাৰণ এই সময়তে যীশুখ্ৰীষ্ট মানুহৰ পদত ৰৈ আছে, আমাৰ অৱস্থাত। যীশুখ্ৰীষ্ট মানুহৰ কাৰণে, মানুহৰ লগত নিজৰ অৱস্থা বদল কৰিছিলে। তেওঁৰ ধাৰ্মিকতা আমাৰ ওপৰত আহে, কিন্তু আমাৰ পাপ তেওঁৰ ওপৰত আহিল। তেওঁ মানু হিচাপে এজন পাপী মানুহ পাপী মানুহৰ পদত এজন দোষী মানুহৰ নিচিনা তেওঁ প্ৰাৰ্থনা কৰি আছে। আমাৰ অভিশাপ তেওঁৰ ওপৰত আহিল, গোটেই আকাশ আন্ধাৰ, আৰু এতিয়া তেওঁৰ পিতৃ ঈশ্বৰ বুলি মাতে আমাক বচাবলৈ, আমাক উদ্ধাৰ কৰিবলৈ। আৰু মই ক'ম যে ক্ৰুচ, যীশুৰ ক্ৰুচ এই বিষয় হয়, সদায় হয়, আনকি পুৰণি নিয়মত। মই জানো যে এই শিক্ষা সঁচ হয় আৰু গ্ৰহণীয় হয়, কাৰণ অকল নতুন নিয়মত নাথাকে, আনকি পুৰণি নিয়মত থাকে। পুৰণি নিয়মত আগত থকা ভাৱবাদীবিলাক সিহঁতেও একে কথা কৈছে যে এদিন ঈশ্বৰৰ পুত্ৰ আহিব, এদিন আমাৰ ত্ৰাণকৰ্তা আহিব, আৰু যেতিয়া আহে ঈশ্বৰৰ ক্ৰোধ ভোগ পাব। ক'ত লিখা আছে বুজিব লাগিব। দাউদ, য়ুব আৰু জেৰিমিয়া যেতিয়া এই বিষয়লৈ মানে শিকাই দিয়ে আৰু লিখি দিয়ে পুৰণি নিয়মত, নিজৰ বিষয় লিখা দিয়া নাই, নিজৰ ওপৰত একো মানে ভাবুকি প্ৰচাৰ কৰা নাই। এই কথা যীশুখ্ৰীষ্টৰ ওপৰত হয়। গীতমালাত কোন অধ্যায়ত আছে মানে পাহৰি গ'লো, আটাশী, তাতে লিখা আছে যে ঈশ্বৰৰ সব ক্ৰোধৰ ঢেউ যেন সাগৰৰ দৰে ডাঙৰ হয়, ঈশ্বৰৰ সকল প্ৰত্যেক ক্ৰোধৰ ঢেউ সব মোৰ ওপৰত আহিল, সব মোৰ ওপৰত গ'ল। য়ুবৰ সময়ত তেওঁ ক'লে যে ঈশ্বৰে মোক ল'লে, ঈশ্বৰে তেওঁৰ খঙতেই মোক চিৰি পেলালে, আৰু তেওঁৰ প্ৰত্যেক তীৰ ধনুকাৰ নিচিনা তেওঁৰ প্ৰত্যেক কাৰ প্ৰত্যেক তীৰ, তেওঁৰ ক্ৰোধৰ তীৰ মোক ভেদ কৰিছিলে। আৰু জিৰিমিয়া এবাৰ লিখিছিলে যে মোৰ যন্ত্ৰণাৰ নিচিনা কোনো যন্ত্ৰণা নাই, আৰু তাৰপিছত ক'লে যে আকাশৰ পৰা, স্বৰ্গৰ পৰা তোমাৰ জুই মোৰ হাড়ৰ ভিতৰত প্ৰৱেশ কৰিছিলে মোক মানে পুৰিবলৈ। ইমান আচৰিত, সেই আগত থকা মানুহবিলাকে মানে কেনেকৈ ক'ব যে ইমান ইমান আচৰিত, ইমান ডাঙৰ শাস্তি, যে সিহঁতৰ নিচিনা, সিহঁতৰ শাস্তিৰ নিচিনা আন কোনো নাই। আচলতে এইটো ভৱিষ্যতৰ কথা আছিল, যীশুখ্ৰীষ্টৰ ক্ৰুচ। যীশুখ্ৰীষ্ট ক্ৰুচত ঈশ্বৰৰ ক্ৰোধ ল'লে, ঈশ্বৰৰ শাস্তি ল'লে আমাক বচাবলৈ। আমি যি বেয়া কাম কৰিছিলোঁ জীৱনত, যীশু নাথাকিলে আমাৰ কাৰণে, যীশুখ্ৰীষ্ট যদি নাহিলে, তেনেহ'লে আমি নৰকত এই পাপৰ কাৰণে এই সব শাস্তি, জুই আৰু আন্ধাৰ পাব লাগিব। যীশুখ্ৰীষ্ট অদৃশ্যভাৱে ক্ৰুচৰ ওপৰত আমাৰ কাৰণে ল'লে, আমাক প্ৰেম দেখাবলৈ, আমাক বচাবলৈ। তৃতীয় কথা, ক্ৰুচত তাৰপিছত কি হ'ল, 47, তাত থিয় হৈ থকাবিলাকৰ কোনোৱে ইয়াকে শুনি ক'লে, ই এলিয়াক মাতিছে। তেতিয়া তেওঁবিলাকৰ মাজৰ এজনে লৰি গৈ স্পঞ্জ এটা লৈ চিৰকাৰে পূৰ কৰি তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দিলে। কিন্তু আনবিলাকে ক'লে, এৰি দিয়া, এলিয়া তাক ৰক্ষা কৰিবলৈ আহে নে নাহে তাকে চাওঁ হওক। পাছে যীশুৱে আকৌ বৰ মাতেৰে ৰিঙিয়াই প্ৰাণত্যাগ কৰিলে। তৃতীয় কথা এই যে যীশুখ্ৰীষ্ট আকৌ বৰ মাতেৰে, আকৌ ডাঙৰ মানে ডাঙৰকৈ চিঞৰি ক'লে এটা কথা, আৰু তাৰপিছত তেওঁৰ প্ৰাণ, তেওঁৰ জীৱন শেষ হৈ গ'ল। তেওঁ সেই সময়তে মৰিল। কিন্তু কি ক'লে, কি চিঞৰিলে? আমি আকৌ চাওঁ, পঞ্চাশ পদত, পাছে যীশুৱে আকৌ বৰ মাতেৰে ৰিঙিয়াই প্ৰাণত্যাগ কৰিলে। লিখা নাই, লিখা নাই। এটা কথা ক'লে খুব জোৰকৈ আগৰ নিচিনা মানুহক বুজাবলৈ, মানুহক এটা কথা ঘোষণা কৰিবলৈ, কিন্তু ইয়াতে লিখা নাই কিয়। আৰু মই যেতিয়া পঢ়োঁ অলপ, মানে মোৰ যেন অলপ আচৰিত লাগিছে, কিন্তু মই ভাবোঁ যে পবিত্ৰ আত্মাই আমাক মানে খটু হলি বনাব চেষ্টা কৰি আছে। ক্ৰুচৰ ওপৰত তেওঁৰ প্ৰতি শব্দটো আমি নিশ্চয় গুৰুত্ব দিব লাগিব, কিন্তু ইয়াতে মাত্ৰ লিখা আছে যে বৰকৈ ডাঙৰকৈ এটা কথা ক'লে, কিন্তু আমি জানো আচলতে তেওঁ কি ক'লে। প্ৰভু যীশু সেই সময়তে কি ক'লে? বেলেগ জাগাতে বাইবলত লিখা আছে, লুক আৰু জোহনত লিখা আছে, বেলেগ শুভবাৰ্তাৰ ভিতৰত এই বিস্তাৰিত তাতে থাকে। আমি মানে হেৰি ভুল কৰিব নালাগে, আমি সন্দেহ কৰিব নালাগে। লিখা আছে দুটা কথা, প্ৰথমে মানে আচলতে এই কথাৰ নিৰ্দিষ্টভাৱে তেওঁৰ শেষ কথা কি আছিল, পিতৃ আকৌ তোমাৰ হাতত মই প্ৰাণ দি আছোঁ, মানে মোৰ জীৱন শেষ আৰু পিতৃ মোৰ প্ৰাণ তোমাৰ হাতত দি আছোঁ, যাতে মই মৰি যাম আৰু তোমালৈ যাওঁ। সেইকাৰণে লিখা আছে তোমাৰ হাতত মোৰ প্ৰাণ সমৰ্পণ কৰি আছোঁ। কিন্তু কেনেকৈ সম্ভৱ হয় যে অলপ আগতে পিতৃ ঈশ্বৰৰ পৰা ক্ৰোধ ফালে আৰু আনকি পিতৃ বুলি মাতিবলৈ তেওঁৰ সাহ নাছিল? যীশুখ্ৰীষ্ট ক'লে হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ। আৰু এতিয়া আকৌ এই সম্পৰ্ক ঠিক হৈ গ'ল, পিতৃ তোমাৰ হাতত, তোমাৰ ক্ৰোধ নহয়, তোমাৰ হাতত মই প্ৰাণ সমৰ্পণ কৰি আছোঁ, আকৌ তোমাৰ ফালে যাম বুজাই আছে। কেনেকৈ সম্ভৱ? কাৰণ মাজতে আন এটা শব্দ, আন এটা বাক্য যীশুখ্ৰীষ্ট ক্ৰুচৰ পৰা কৈ দিলে আমাক সহায় কৰিবলৈ, কি হ'ল? সমাপ্ত হ'ল, শেষ হৈ গ'ল, এই জনজাত বাক্য সমাপ্ত হ'ল। যীশুখ্ৰীষ্ট ক'লে আমাক জনাবলৈ যে সঁচাকৈ তেওঁ ঈশ্বৰৰ ক্ৰোধ ভোগ পাবলগীয়া হ'ল, কিন্তু শেষত একেবাৰেই মানে সমাপ্ত হ'ল। সব শাস্তি পোৱাৰ পিছত, সব অভিশাপ, সব আন্ধাৰ আৰু সব ঈশ্বৰৰ খং পোৱাৰ পিছত হৈ গ'ল যীশুখ্ৰীষ্টৰ কাৰ্য, যীশুখ্ৰীষ্টৰ কাম শেষ আৰু নাই। ঠিক যেন যীশুৰ হাতত এটা মানে পিয়লা, এটা কাপ আছিল, পাণ পাত্ৰ আছিল, এই আৰু এই পাত্ৰৰ ভিতৰত ঈশ্বৰৰ ক্ৰোধ, যেতিয়া পাণ কৰে সব শেষ হৈ যায় আৰু এতিয়া খালী হৈ আছে। সব তীৰ আৰু কাৰ ঈশ্বৰে, পিতৃ ঈশ্বৰ পুত্ৰৰ মানে গাতত আৰু প্ৰাণত ভেদ কৰাই আছে, কিন্তু শেষত তীৰ আৰু কাৰ নাই, সব হৈ গ'ল। ঈশ্বৰৰ টোন, ঈশ্বৰৰ তীৰ আৰু কাৰ হৈ গ'ল, সমাপ্ত হ'ল। আৰু সেইকাৰণে ঈশ্বৰৰ বিধান, ঈশ্বৰৰ আইন, য'ত লিখা আছে যি প্ৰাণীয়ে পাপ কৰি সেই প্ৰাণীয়ে মৰিব, এই সব আইন সম্পূৰ্ণ হৈ গ'ল, শাস্তি আৰু নাই, আমাৰ ঋণ পৰিশোধ হ'ল। যীশুখ্ৰীষ্ট আমাক জনাব বিচাৰিছিলে, সেই ডাঙৰকৈ চিঞৰিলে, পিতৃ তোমাৰ হাতত নিজৰ প্ৰাণ অৰ্পণ কৰিছোঁ, কাৰণ আমাৰ পাপ, আমাৰ পাপৰ ঋণ, আমাৰ পাপৰ ভাৰ তেওঁ ল'লে আৰু শেষ কৰিছিলে সদায়ৰ বাবে। আৰু মোৰ প্ৰিয় এটা অংশ আছে বাইবেলৰ ভিতৰত, প্ৰকাশিত বাক্য, প্ৰকাশিত বাক্য, যেতিয়া গোটেই জগত শেষ হৈ গৈ আছে, যেতিয়া ঈশ্বৰে আহে মানুহক ধ্বংস কৰিবলৈ, লিখা আছে যে স্বৰ্গৰ দূতৰ হাতত ডাঙৰ ডাঙৰ গামলা আছে, এই গামলাৰ ভিতৰত ঈশ্বৰৰ ক্ৰোধ, জগতৰ ওপৰত পৃথিৱী পৰ্বত নদী সাগৰৰ ওপৰত বাকি দি আছে, ডালাই দি আছে, আৰু মানুহে মৰি আছে, মানুহে ভোগ পাই আছে, যাতনা পাইছে। কিন্তু এটা সময় আহে প্ৰকাশিত বাক্যত যেতিয়া লিখা আছে এই শেষ স্বৰ্গদূত আহিছিলে আৰু শেষজনা শেষ গামলাটো বাকি দিলে, আৰু তাতে লিখা আছে যে ইয়াতে ঈশ্বৰৰ ক্ৰোধ হৈ গ'ল। আৰু যেতিয়া মই পঢ়ো যীশুখ্ৰীষ্টৰ ক্ৰুচৰ বিষয়ে মোৰ মনত পৰে, কাৰণ ক্ৰুচত বিশ্বাস মানুহৰ কাৰণে ঈশ্বৰৰ ক্ৰোধ শেষ হৈ যায়। আমি যি যীশুখ্ৰীষ্টক বিশ্বাস কৰোঁ আৰু গ্ৰহণ কৰিছিলোঁ, আমাৰ পাপ তেওঁৰ ওপৰত আছিল, তেওঁ আমাৰ পাপ ল'লে আৰু সেইকাৰণে আমি মুক্ত হৈ আছোঁ। শেষ আচৰিত কথা এই 51, আৰু চোৱা মন্দিৰৰ আঁৰ কাপোৰ ওপৰৰ পৰা তললৈকে ফাটি দুই চিত হ'ল, ভূমিকম্প হ'ল, শিলবোৰো ফাটিল। আচৰিত, কিন্তু শেষত ঠিক যীশুখ্ৰীষ্টৰ খতাৰ নিচিনা এটা আন এটা চিন দেখা যাব। প্ৰথমবাৰ চিন হ'ল আন্ধাৰ, আৰু তেওঁৰ খতা আছিলে যে ঈশ্বৰে তেওঁক ত্যাগ কৰি তেওঁৰ ক্ৰোধ দিলে। এতিয়া তেওঁ কথা ক'লে যে পিতৃ, আকৌ তোমাৰ হাতত মোৰ প্ৰাণ দি আছোঁ, তোমালৈ গৈ আছোঁ। আৰু কি হ'ল? এটা চিন, ভূমিকম্প হ'ল গোটেই মানে দেশত, গোটেই জেগাতে মানুহে ভূমিকম্প অনুভৱ পালে। আৰু এটা আচৰিত কথা, মন্দিৰত থকা এটা আঁৰ কাপোৰ আছিল, এটা পৰ্দা আছিল, ডাঙৰ ডাঙৰ পৰ্দা, ইমান ডাঙৰ মানে পঞ্চাছ ফুট, এইটো এবাৰতে পাতিছিলে, দুই চিত হ'ল। এই কাপোৰ কি বুজাইছে বা এই পৰ্দা, আমি যদি পুৰণি নিয়মত পঢ়োঁ, এই বুজাইছে যে মানুহৰ অৱস্থা বেয়া, পাপেৰে পূৰ্ণ, মানুহে ঈশ্বৰৰ আগত আহিব নোৱাৰে, মানুহে ঈশ্বৰৰ সন্মুখত থিয় হ'ব নোৱাৰে, ঈশ্বৰে নিবিচাৰে আমাৰ মুখ চাবলৈ। আমি ইমান লাতেৰা হৈ আছোঁ, আমি ইমান মন্দ হৈ আছোঁ, বেয়া কথা কওঁ, বেয়া চিন্তা কৰোঁ, বেয়া কাম কৰোঁ, যে ঈশ্বৰ এটা ডাঙৰ কাপোৰ তেওঁৰ মানে পবিত্ৰ জাগা, একেবাৰে সবতছে পবিত্ৰ জাগা, মানুহক সেই জাগাৰ পৰা দূৰ কৰিছিলে, পৃথক কৰিছিলে, আৰু মাজত থকা এটা ডাঙৰ কাপোৰ আছিল। কিন্তু যীশুখ্ৰীষ্টৰ ক্ৰুচত মৰি যোৱা দিন সেই পৰ্দাটো, সেই কাপোৰটো ফাটিলে আৰু দুই চিত হ'ল। বুজাইছে কি? বুজাইছে যে এতিয়া স্বৰ্গৰ দুৱাৰ খোলা হ'ল, এতিয়া আমি যাব পাৰিম, এতিয়া যীশুখ্ৰীষ্টৰ লগত আমি স্বৰ্গলৈ যাব পাৰিম। তেওঁৰ ওপৰত বিশ্বাস কৰিলে ঈশ্বৰে আমাক পুত্ৰ বুলি গ্ৰহণ কৰিব, ঈশ্বৰে তেওঁৰ সন্তান হিচাপে আমাক মানিব, প্ৰেম কৰিব, আৰু আমাৰ সব পাপ ক্ষমা হৈ যাব। ক্ৰুচৰ শাস্তিৰ কাৰণে আমাৰ শাস্তি নাথাকিব, যীশুখ্ৰীষ্ট সব ঋণ পৰিশোধ কৰিছিলে। তেওঁক ত্যাগ কৰা হ'ল ক্ৰুচৰ ওপৰত, আৰু সেইকাৰণে আমাক গ্ৰহণ কৰা হ'ব পাৰে। মই ক'ম, এতিয়া মোৰ কথা শেষ হৈছোঁ, মই ক'ম যীশুখ্ৰীষ্ট কি ক'লে। তেওঁ ক'লে যেতিয়া তোমালোকে মুখ তুলিবা, মানে মোক ক্ৰুচৰ ওপৰত লগাই দিবা আৰু মোক মানে মাৰপিট কৰিবা, মোক হত্য কৰিবা, সেইদিনা তোমালোকে জানিবা যে মই সেইজন। কাৰণ মই ক'ম যীশু নিশ্চয় এই জগতৰ পোহৰ, আপোনালোকে গোটেই জগতখনক মানে সন্ধান কৰিব পাৰে, কেতিয়াও দেখা নাযাব যে আন কোনো ত্ৰাণকৰ্তা, আন কোনো উদ্ধাৰকৰ্তা নাই, অকল যীশু আমাৰ কাৰণে আহিছিলে আৰু আমাৰ কাৰণে নিজৰ প্ৰাণ দিলে, অকল যীশু, প্ৰভু যীশু ক্ৰুচৰ ওপৰত এটা বলিদান বা এটা কোৰবান কৰিছিলে আমাক বচাবলৈ, অকল প্ৰভু যীশু আমার শাস্তি পালে। বহুত বহুত পথ প্রদর্শক আছে, বহুত মানুষে কয় যে মই পোহৰ জানো বা মই পোহৰ পালো বা মই পোহৰ তোমালোকক দিব পাৰো, বহুত মানুষে তেনেদরে কয়। মানে বেলেগ ধর্ম অবতার আছে, বেলেগ দেব দেবতী দেব দেবী আছে আর বেলেগ নবী আছে, কিন্তু অকল যীশুখ্রিস্ট ক্রুশর উপর তেওঁর আসল কাম, তেওঁর আসল পরিচয় আমি আমি চাব পাৰিম আর আমি বুঝি পাম। তেও কোৱা নাই যে মই পোহৰ জানো বা মই পোহৰ পালো বা মই পোহৰ দিও, তেও কলে তেও কলে মই পোহৰ হও, কারণ তেও নিজেই আমার ডাঙর সমস্যা পাপ সমাধান করেছিলে, আন কোনোৱে কেতিয়াও নকৰিলে। আন কোনো কাহিনী নাই যীশুৰ নিচিনা, আন কোনো মানুহ নাই প্রভু যীশুৰ নিচিনা, আন কোনো প্রেম নাই, অকল ক্রুশত ঈশ্বরের প্রেম আর ঈশ্বরের ন্যায় বিচার আর শাস্তি একেলগে মিল হয়ে যায়, একেলগে আহে। আমার প্রাণ বসাবলে যীশুখ্রিস্টক লাগে, যীশুখ্রিস্টর প্রেম, যীশুখ্রিস্টর পরিত্রাণ। মই কম যে মই জানো যীশুর পুনরুত্থান তিনি দিনের পিছত যেতিয়া উঠিছিলে আমার কারণে প্রমাণ হয়, মই জানো বাইবলেও কয়। কিন্তু মই কম যে আনকি ক্রুশত আনকি তেওঁর মৃত্যুর সময়ত প্রমাণ আছে। এই কাহিনী শুনিলে এই কাহিনী বুঝিলে আমি অবিশ্বাস করব নো, আমি যীশুখ্রিস্টক পেলাই নিদিম। সেইদিন তেওঁর পোহর দেখা গল, আগতে আসছিল কিন্তু ক্রুশত যাওয়া দিন যীশুর পোহর একটা লাইট হাউসের নিচিনা। লাইট হাউস কি কি বিষয় হয়, কি বস্তু হয়, মানে সাগর সাগরের ওসরত থাকে, ডাঙর ডাঙর একটা টাওয়ার, ডাঙর একটা বিল্ডিং বা লাইট হাউস, উপরত পোহর হয়, একটা লাইট থাকে, কিন্তু ইমান উপরত গলে চারিওফালে দেখা যাব। আর যানে নাবিকজনে সাগরত হেৰি জাহাজখন নিয়ন্ত্রণ করে আছে, যেন বিপদত নপরে, এই পোহর পায় চারিওফালে। যীশুখ্রিস্টর ক্রুশ আমার কারণে একটা একটা লাইট হাউসের নিচিনা, তাতে বিশেষকৈ তেওঁর মহিমা আমি চাও। সেইদিন এজন চোৰ তেওঁৰ ওচৰত পৰিত্ৰাণ পালে, সেইদিন সেই সেনাপতি আৰু মানে যিবিলাক মানুহ যীশুখ্ৰীষ্টক বেয়া পালে, সেইদিন সিহঁতেও গম পালে তেওঁ ঈশ্বৰৰ পুত্ৰ আছিল। আৰু আমিও দেখা পালোঁ যে সেইদিন নিকোডিম আৰু যোসেফ এই দুজন যীশুখ্রিস্টক মানে গ্রহণ করবলে মৃত্যুর পিছত তেওঁর মানে দেহটো গ্রহণ করবলে সিহতে লাজ নকৰিছিলে, বিশ্বাস করলে। ক্রুশত আমি যদি ক্রুশর ঘটনা বুঝি পাও আমিও গ্রহণ করো, তো মোর তিনিটা সতর্ক আছে। প্রথম হল কারণ যীশু তিনিটা সতর্ক দিলে, তুমি পাপ তোমালোকে পাপতে মরিবা, মোক সেইজন বুলি বিশ্বাস নকৰিলে পাপতে মৰিবা। মোৰ তিনিটা সতৰ্ক আছে, সাৱধান, তুমি যদি খেয়াল নকৰা, তুমি যদি গুৰুত্ব নিদিয়া, ধৰ্মীয় বিষয়টো বেয়া পায়, ঈশ্বৰক নিবিচাৰে, মানে বাইবলৰ কথা শুনিব নিবিচাৰে, হয়তো অকল এই কথা শুনি আছে মানে এটা ভুলৰ কাৰণে এই এই ভিডিও চাই আছে, কিন্তু মই কম সাবধান, কারণ এই অবস্থা থাকিলে পাপতে মরিবা আর পাপত মরিলে ধ্বংস হয়ে যাব। ময়ও কম যে আপনি সাবধান হব লাগিব, যদি আপনি খেয়াল করে, আপনি যদি মানে ধর্ম মানে কিন্তু বেলেগ ব্যক্তির উপর বিশ্বাস করে, যীশুর উপর নহয়, ক্যাথলিক মানুষে মরিয়মর উপর বিশ্বাস করে আর মরিয়ম লয় প্রার্থনা করে, মুসলমান মানুষে মহম্মদের উপর বিশ্বাস করে, হিন্দু মানুষে কৃষ্ণা বা রাম বা শিব বা ডিফারেন্ট বেলেগ দেবতার উপর বিশ্বাস করে। সাবধান, কারণ অকল যীশুখ্রিস্টত এই ক্ষমা, এই মুক্তি পোৱা যায়। অকল তেওঁ আমাৰ কাৰণে বলিদান দিলে। সাৱধান, পাপত মৰিব, ধৰ্ম কৰ্ম কৰিব পাৰে, বেলেগ নিয়ম পালন কৰিব পাৰে, কিন্তু শেষত আপোনালোকৰ পাপ থাকিব এই পথত। আৰু শেষ সাৱধান, এই সাৱধান, যদি আপুনি জানে যীশুখ্ৰীষ্ট উদ্ধাৰকৰ্তা হয় কিন্তু তেওঁক গ্ৰহণ নকৰে। মই বহুত মানুহক চিনি পাওঁ যি বিশ্বাস কৰে অকল বাইবল সত্য, অকল যীশু আমাৰ উদ্ধাৰকৰ্তা, যীশু সঁচাকৈ ক্ৰুচৰ ওপৰত আমাৰ পাপৰ কাৰণে মৰিল, যীশুখ্ৰীষ্ট তিনিদিনৰ পিছত উঠিছিলে, পুনৰুত্থান কৰিছিলে, কিন্তু কিয় বিশ্বাস নকৰে, কিয় গ্ৰহণ নকৰে ব্যক্তিগতভাৱে? ৰখিব নালাগে। যদি মানুহে ৰৈ যায়, যদি মানুহে বহুত মানে পলম কৰে, বিপদ আছে। কাৰণ মোৰ মনত আটাইতকৈ দুখী অৱস্থা হ'ল যেতিয়া মানুহ যীশুৰ কাষত আছে কিন্তু মৰি যায় পাপত। ঠিক এটা মানে আৰ্ক, মানে নোহৰ জাহাজৰ নিচিনা, জাহাজৰ দুৱাৰ ঠিক বাহিৰত হৈ আছে কিন্তু মৰি যায়, জাহাজত প্ৰৱেশ নকৰে, সোমাই নাযায়। সাৱধান। আৰু খ্ৰীষ্টান মানুহৰ কাৰণে মই ইচ্ছা কৰোঁ যাতে আপোনালোকে যীশুখ্ৰীষ্টৰ প্ৰতিজ্ঞা আকৌ শুনিব, মই জগতৰ পোহৰ হৈছোঁ, মই জগতৰ পোহৰ, যদি কোনোৱে মোৰ পিছে পিছে যায় আন্ধাৰত নুফুৰে, আন্ধাৰত নাথাকিব। আমি কেতিয়াও সন্দেহ কৰিব নালাগে, আমি কেতিয়াও ভয় কৰিব নালাগে। সদায় ক্ৰুচৰ ঘটনা যদি আমাৰ মনত থাকে, তেনে সদায় যিকোনো পৰিস্থিতি, যিকোনো অৱস্থাত থাকিলে আমাৰ শান্তি থাকিব, মনত ৰাখক। আমেন। প্ৰাৰ্থনা কৰোঁ।